এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে স্নাতক যুৱক যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ গৃহ মন্ত্ৰালয়ৰ অনুমোদনৰ পাছত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা 10 ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ 2025 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহান আবেদনৰ অন্তিম তাৰিখ 20 নৱেম্বৰ আৰু বিশ্বকাপজয়ী মহিলা দললৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ 51 কোটি টকাৰ পুৰস্কাৰ ঘোষণা নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দিশা শৰ্মা এতিয়া শুনক বিতং বাতৰি স্নাতক যুৱক যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হয় দিছপুৰৰ লোকসেৱা ভৱনত এই উপলক্ষে আজি সন্ধিয়া আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰে এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতিকে ধৰি অন্যান্য ক্ষেত্ৰত সহায়ক হোৱাকৈ এবছৰলৈ প্ৰতিমাহে 2500 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা যুৱক যুৱতীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটত নদুৱাৰ বিধানসভা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰে চহৰীয়া ভাওনা ক্ষেত্ৰ পকামুৰা পথাৰত আয়োজিত জনসভাত সমষ্টিটোৰ 31,045 গৰাকী আত্মসহায়ক গোটৰ সদস্যক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয় এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা 1 এপ্ৰিলত বিহালী সমষ্টিত শুভাৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান ৰাজ্যৰ সকলোবোৰ সমষ্টিত ৰূপায়ণ কৰাৰ প্ৰক্ৰিয়া চলি আছে
আজি নদুৱাৰ সমষ্টিৰ 31,045 গৰাকী মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি বিতৰণ কৰিলোঁ আৰু শোণিতপুৰ জিলাৰ 2টা সমষ্টিত এতিয়ালৈকে আমাৰ বিতৰণ হৈ গ'ল ঢেকীয়াজুলি আৰু নদুৱাৰ পৰৱৰ্তী সময়ত আমি ৰাঙাপাৰা বৰচলা আৰু তেজপুৰ সমষ্টিতো পুঁজি বিতৰণৰ ব্যৱস্থা হাতত ল'ম
ৰাজ্যৰ মহিলাসকলে কৰ্ম প্ৰেৰণাৰে কৰ্ম সংস্কৃতিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আত্মসহায়ক গোটসমূহ গঠন হোৱাৰ পাছত ৰাজ্যৰ মহিলাসকলে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত অভিজ্ঞতা অৰ্জন কৰাৰ লগতে বিভিন্ন কাম কাজত স্বাৱলম্বী হৈছে এই আঁচনিখনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত মহিলাসকলক ক্ৰমে 25,000 আৰু 50,000 টকা প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে এই আঁচনিখন সফলভাৱে ৰূপায়ণৰ বাবে তেওঁ 100টা সমষ্টি ভ্ৰমণ কৰি মহিলাসকলক একোগৰাকী উদ্যমী হিচাপে গঢ়ি তোলাৰ বাবে উৎসাহিত কৰিছে বুলিও জানিবলৈ দিয়ে আজিৰ সভাত মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক পদ্ম হাজৰিকাৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰীয়ে গহপুৰৰ প্ৰস্তাৱিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 8 নৱেম্বৰত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে এই সভাৰ প্ৰস্তুতিৰ বুজ লৈ যাৱতীয় নিৰ্দেশনা দিয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ অন্ত ডিচেম্বৰৰ 10 তাৰিখৰ ভিতৰত অভিযোগনামা দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ প্ৰকাশ কৰিছে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে এই অভিযোগনামা 17 ডিচেম্বৰৰ পূৰ্বে দাখিল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও 8 তাৰিখৰ ভিতৰত এই অভিযোগনামা দাখিলৰ বাবে মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিছে অভিযোগনামা দাখিল প্ৰক্ৰিয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন প্ৰয়োজন হোৱা হেতুকে মুখ্যমন্ত্ৰীয়ে কালি এই অনুমোদনৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে নতুন দিল্লীত আলোচনা কৰে বুলিও উল্লেখ কৰে ইপিনে আজিও অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰে জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী শতাব্দী বৰাৰ আজি পুনৰ সাক্ষ্য লোৱা হয় একেদৰে সাংবাদিক তথা ইউটিউবাৰ চক্ৰপাণী পৰাশৰৰো আজি আৰক্ষীয়ে সাক্ষ্য গ্ৰহণ কৰে জাগিৰোডত 27,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ 80% কাম সম্পূৰ্ণ হৈছে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে আজি প্ৰকল্পস্থলী পৰিদৰ্শন কৰে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা বছৰৰ ফেব্ৰুৱাৰীত এই প্ৰকল্পটো মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছিল আজি জিলাখনৰ আয়ুক্তগৰাকীয়ে প্ৰকল্পটোৰ কাম কাজৰ দায়িত্বত থকা লোকসকলৰ সৈতে আলোচনাত মিলিত হয় এই প্ৰকল্পটোত প্ৰতিদিনে 4,80,00,000 চিপ উৎপাদন কৰাৰ লগতে 27,000ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হ'ব বুলি আশা কৰা হৈছে আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 289.9 মিটাৰ FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাচাৰকুচি, তামোলপুৰ, মৰিগাঁওকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী কলা কুশলীসকলে ৰাস মহোৎসৱৰ শ শ বছৰীয়া পৰম্পৰা পালনৰ বাবে সাজু হৈছে। আজি ৰাসৰ নাট পৰম্পৰাৰ বৰ আখৰা অনুষ্ঠিত হৈছে। মাজুলীৰ অৰ্ধশতাধিক ৰাস মঞ্চত আজি কলা কুশলীসকলে ৰাসৰ নাটৰ বৰ আখৰা আৰম্ভ কৰিছে। জিলাখনৰ উত্তৰ কমলাবাৰী সত্ৰত 352 বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত বজ্ৰাৱলী ভাষাত কাইলৈ, পৰহিলৈ আৰু অহা 6 নৱেম্বৰত কমলাকান্ত আটা ক্ষেত্ৰত ৰাস অনুষ্ঠিত হ'ব। এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু উত্তৰ কমলাবাৰী শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত মাজুলীৰ ৰাসলীলা পৰম্পৰা, নান্দনিকতা আৰু প্ৰত্যাহ্বান শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। আউনীআটী, চামগুৰি, বেঙেনা আটীকে ধৰি প্ৰায়বোৰ সত্ৰতে শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হ'ব। ৰাসৰ পৰিপ্ৰেক্ষিতত 6 নৱেম্বৰত মাজুলীত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত অহা 5 নৱেম্বৰৰ পৰা 13-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। ৰাস মহোৎসৱৰ দ্বিতীয় দিনা অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। দৰং জিলাৰ দিঘিৰ পাৰত 11-দিনীয়াকৈ ৰাসৰ আয়োজন কৰা হৈছে। গোগামুখৰ লতাশ ৰাস মঞ্চত এইবাৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী উদযাপন কৰিব। 98 সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হাউলী ৰাস মহোৎসৱত এইবাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হ'ব বুলি আমাৰ বৰপেটাৰ সংবাদদাতাই জানিবলৈ দিছে। ইয়াৰ লগতে ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰদান কৰা হাউলী বঁটা বিশিষ্ট সাহিত্যিক আৰু অভিযন্তা বন্দিতা ফুকনলৈ আগবঢ়োৱা হ'ব। বিশ্বনাথতো সোণালী জয়ন্তী বৰ্ষ বিশ্বনাথ ঘাট সাৰ্বজনীন ৰাস সমিতিৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। এই ৰাস মহোৎসৱত কেলিগোপাল নাথ আৰু শ্ৰীকৃষ্ণৰ শিশুলীলা প্ৰদৰ্শনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কামৰূপ জিলাৰ পলাশবাৰী, মিৰ্জা অঞ্চলত ৰাসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলাখনত ৰাসৰ উৎসাহ, উদ্দীপনা আৰু আয়োজন সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা কৌশিক দাস।
ৰাস মহোৎসৱৰ মুখ্য দুৱাৰ উন্মোচন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ। সামৰণি অনুষ্ঠানত উপস্থিত থাকিব চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই। পলাশবাৰী ৰাস মহোৎসৱত বিশেষত্ব হৈছে যে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কেইবালানি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখাৰ লগতে ভক্তবান ৰাইজক আকৰ্ষণ কৰাৰ উদ্দেশ্যে শ্ৰীকৃষ্ণৰ শিশুৰ পৰা যৌৱন কাললৈ বৃন্দাবন যমুনা নদীৰ পাৰৰ সমনীয়াৰ গোপীসকলৰ লগত কৰা লীলাসমূহ মৃন্ময় মূৰ্তিৰে প্ৰায় 40টা কোঠালীত একাধিক্ৰমে প্ৰদৰ্শন কৰা হ'ব। এই ৰাস মহোৎসৱত ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত প্ৰতিযোগিতা আৰু বিশেষকৈ দক্ষিণ কামৰূপৰ লোক সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। ছয়গাঁও ঐতিহাসিক চম্পক নগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ এইবেলি 68 সংখ্যক ৰাস মহোৎসৱত ভৰি দিব আৰু এই ৰাস মহোৎসৱৰ বিশেষত্ব হৈছে প্ৰায় 40 ফুট উচ্চতাৰ এক কালীয়া দমন মৃন্ময় মূৰ্তি স্থাপন কৰিব আৰু লগতে জুবিন গাৰ্গৰ এটি বিশাল প্ৰতিমূৰ্তি স্থাপন কৰিব বুলি ইতিমধ্যে আমাক আয়োজক কমিটিয়ে জনাইছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আজিৰে পৰা স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে ৰাজ্যজুৰি ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে। কৰ্মচাৰীসকলৰ সংশোধিত দৰমহাৰ হাৰ বলবৎ কৰি বেতন সুৰক্ষাসহ দৰমহা আয়োগ আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ী সমকামৰ বিপৰীতে সমদৰমহা আৰু সম অধিকাৰ প্ৰদানৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে 2021 চনত অসমৰ ৰাজপত্ৰৰ জাননী অনুযায়ী সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী সমাহাৰত স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলৰো পেঞ্চন, মৃত্যু পৰৱৰ্তী সা সুবিধা আৰু অন্যান্য সা সুবিধাসমূহ প্ৰদান কৰাৰ বাবেও ধৰ্মঘটৰ জৰিয়তে কৰ্মচাৰীসকলে চৰকাৰক আহ্বান জনাইছে। বজালী জিলাত এই উদ্দেশ্যৰে শ্বহীদ মদন ৰাওতা অসামৰিক চিকিৎসালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শনেৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয়। ডিব্ৰুগড় জিলাতো যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত স্বাস্থ্যকৰ্মীসকলে ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে। গোৱালপাৰাতো শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় প্ৰাংগণত স্বাস্থ্যকৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বিশ্বনাথ জিলা আৰু চৰাইদেউ জিলাৰ সদৰ সোণাৰীতো একেদৰে আজিৰে পৰা 3-দিনীয়াকৈ ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ধেমাজি, দৰং, ওদালগুৰি জিলাতো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে ধৰ্মঘটত অংশগ্ৰহণ কৰে। ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পৰহিলৈ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা 9 বজাত আৰু লতাশিল খেলপথাৰত দিনৰ 11 বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সোঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত পৰহিলৈ ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাত সুধাকণ্ঠৰ মৃত্যুদিন উপলক্ষে 5,000 শিল্পীয়ে মানুহে মানুহৰ বাবে গীতি পৰিৱেশন কৰিব। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত জিলাখনৰ আয়ুক্ত ৰোহন কুমাৰ ঝাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বৰপেটা পৌৰসভাৰ খেলপথাৰত দিনৰ 11 বজাত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি নিবেদনেৰে কাৰ্যসূচী আৰম্ভ হ'ব। অনুষ্ঠানত 34খন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশ ল'ব। তিনিচুকীয়া জিলাত বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজে সেইদিনা ভূপেন্দ্ৰ সংগীত আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। কাৰ্বি আংলং জিলাৰ ডিফু কাছা ষ্টেডিয়ামতো সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী উপলক্ষে 5,000 শিল্পীয়ে মানৱ শৃংখল কাৰ্যসূচী অনুষ্ঠিত কৰিব। আজি জিলা আয়ুক্তই এখন সংবাদমেলযোগে এই কথা সদৰি কৰে। সুধাকণ্ঠৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে গীতটিৰ পৰিৱেশনেৰে হাওৰাঘাট আৰু বোকাজান মহকুমাৰ পৰা শিল্পী, জ্যেষ্ঠ নাগৰিক, ছাত্ৰ ছাত্ৰী আৰু সাংস্কৃতিক সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত এই মানৱ শৃংখল গঢ়ি তোলা হ'ব। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
অসম প্ৰকাশন পৰিষদে 2025 বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান কৰিছে। 2022 চনৰ 1 জানুৱাৰীৰ পৰা 2024 চনৰ 31 ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা বাছনি লাভ কৰা গ্ৰন্থৰ লেখক আৰু প্ৰকাশকক এই বঁটাৰে সন্মানিত কৰা হ'ব। পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে প্ৰকাশ কৰি কয় যে এই বঁটা লাভ কৰা গ্ৰন্থৰ লেখকক 5,00,000 টকাৰ সৈতে মানপত্ৰ আৰু প্ৰকাশকক 3,00,000 টকাৰ সৈতে মানপত্ৰ দিয়া হ'ব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্ৰকাশকে প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব। আবেদন প্ৰপত্ৰৰ সৈতে গ্ৰন্থৰ 2টা কপি অহা 20 নৱেম্বৰৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। ডাকযোগে প্ৰপত্ৰৰ সৈতে গ্ৰন্থৰ 4টা কপি প্ৰেৰণ কৰিব পাৰিব অথবা অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত নিৰ্ধাৰিত তাৰিখৰ ভিতৰত জমা দিব লাগিব। আজি পুৱা চেন্নাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰ দেহ কাইলৈ অসমলৈ অনা হ'ব। শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এটা অপূৰণীয় ক্ষতি। তেখেতৰ পাৰ্থিব শৰীৰ আমি চেন্নাইৰ পৰা অনাৰ ব্যৱস্থা কৰিছো আৰু ৰাজ্যিক মৰ্যাদাৰে সৈতে আমি তেখেতৰ অন্তিম যাত্ৰাত তেওঁক শ্ৰদ্ধা জনাম। ইমান ভাল বাঁহী বজোৱা আৰু বহুত দেশত গৈ তেওঁ বাঁহী বজাব পাৰিছিল। দেশতে তেনেকুৱা শিল্পীৰ সংখ্যা বহু কম।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে ভাৰতীয় ধ্ৰুপদী সংগীতলৈ অৱদান আগবঢ়োৱাৰ লগতে বাঁহীবাদনেৰে বিশ্বজুৰি সন্মান অৰ্জন কৰা এগৰাকী গুণী শিল্পীক অসমে হেৰুৱালে। মহিলা বিশ্বকাপত ভাৰতীয় দলটোৱে চেম্পিয়নৰ খিতাপ দখলৰ পাছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে 51 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। খেলুৱৈ, প্ৰশিক্ষক, নিৰ্বাচক আৰু সহায়ক কৰ্মচাৰীসকলৰ বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে বুলি BCCIৰ সচিব দেৱজিৎ শইকীয়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। উল্লেখযোগ্য যে ভাৰতে যোৱা নিশা ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমটো খিতাপ জয় কৰিবলৈ সমৰ্থ হয়। স্নাতক যুৱক যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ। গৃহ মন্ত্ৰালয়ৰ অনুমোদনৰ পাছত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা 10 ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। 2025 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান, আবেদনৰ অন্তিম তাৰিখ 20 নৱেম্বৰ আৰু বিশ্বকাপজয়ী মহিলা দললৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ 51 কোটি টকাৰ পুৰস্কাৰ ঘোষণা। 7:10 শুনিবলৈ পাব।